Ella, Papa Juani. বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ভ্ৰমণসূচীৰে কালি দৰং আৰু চন্দ্ৰপুৰলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজন সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। আজিৰে পৰা বেটিকৈ সদস্যতা ভৰ্তি অভিযান আৰম্ভ হ'ব। চলিত বৰ্ষৰ আগষ্টত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ 10% বৃদ্ধিৰে 1,65,000 কোটি টকা হৈছে আৰু নিশাত কৰাৰ কৌশল হাইড্ৰাইড প্ৰতিষেধন শিতানত ৰক্ষাৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ আক্ৰমণত পদকৰ সংখ্যা আৰু বৃদ্ধি পাইছে। মোদীৰ চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ বৰ্মা আৰু চন্দ্ৰপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বৰ্মাৰ চুলতান হাজী হস্ন বলকিয়াৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী কাইলৈ বৰ্মাৰ দাৰুছালামত উপস্থিত হ'ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক বৰ্মাৰ যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু বৰ্মাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীজয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ মৰ্মে বৰ্মাৰ চন্দ্ৰপুৰত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্যদুখনৰ মুখ্যমন্ত্ৰীক আশ্বাস প্ৰদান কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰীমোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীৰ সৈতে প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বান সন্দৰ্ভত টেলিফোনেৰে বাৰ্তালাপ কৰে। হায়দৰাবাদকে ধৰি তেলেংগানাৰ বিভিন্ন অংশত কালিও ধাৰাষাৰ বৰষুণ অব্যাহত থাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যখনত সকলোবোৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। ইফালে অন্ধ্ৰপ্ৰদেশত বিগত দুটা দিনত হোৱা নেৰানেপেৰা বৰষুণে ৰাজ্যখনৰ বিভিন্ন অংশত জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। ৰাজ্যখনত বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে NDRFৰ 26টা দল নিয়োগ কৰা হৈছে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত দক্ষিণ মধ্য ৰেলৱে নেটৱৰ্কৰ অধীনত 99খন ৰেলগাড়ীৰ যাত্ৰা বাতিল কৰাৰ লগতে 4খন ৰেলগাড়ীৰ যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে আৰু 54খনৰ যাত্ৰাপথ সলনি কৰা হৈছে। বিজেপিৰ সদস্যতা ভৰ্তি অভিযান আজিৰে পৰা আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নৱীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ পত্ৰ সংগ্ৰহেৰে এই অভিযানৰ শুভাৰম্ভ কৰিব। বৰ্তমান দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নৱীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি 5ৰ পৰা 6 বছৰত সদস্যতা অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা 10 নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ'ব। সদস্যতা অভিযানৰ প্ৰথম পৰ্যায় অহা 25 ছেপ্টেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছ কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ভাৰতে বাংলাদেশৰ ছজন ছাত্ৰ নেতাৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰা বুলি দাবী কৰা বাতৰিবোৰ ভুৱা। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে ভাৰতে এনে কোনো নিষেধাজ্ঞা আৰোপ কৰা নাই। একাংশ সংবাদ মাধ্যমত বাংলাদেশৰ ছজন ছাত্ৰ নেতাৰ ওপৰত এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বাতৰি সম্প্ৰচাৰিত হৈছিল। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ প্ৰণীত মিশ্ৰ আৰু বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ডাঃ তনয় জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি এই সন্দৰ্ভত বিশেষজ্ঞ কেইগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে হোৱাটছএপযোগে 9289-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফএম গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান শুনিবলৈ পাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলতি মাসৰ আৱশ্যক সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ 10% বৃদ্ধিৰে 1,65,000 কোটি টকা হৈছে। যোৱা বছৰৰ এই একেই সময়ছোৱাত এই পৰিমাণ আছিল 1,69,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে 3,862 কোটি টকা জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাজ্যসমূহে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে 38,411 কোটি টকা। আন্তঃ আৰু আন্তঃৰাজ্যিক বিক্ৰীৰ ক্ষেত্ৰত সংগত জি এছ টি সংগ্ৰহৰ পৰিমাণ 93,621 কোটি টকা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। গণমাধ্যমৰ পৰা মুঠ জি এছ টি ৰাজহ 9.2% বৃদ্ধি হৈ 1,25,000 কোটি টকা হৈছে। সেইদৰে সামগ্ৰী আন্দোলনৰ পৰা সংগৃহীত ৰাজহ 12.1% বৃদ্ধি হৈ 49,976 কোটি টকা হৈছে। চলিত বৰ্ষৰ আগষ্ট পৰ্যন্ত মুঠ জি এছ টি ৰাজহ বিগত বৰ্ষৰ তুলনাত 10.2% বৃদ্ধি হৈ 8,07,000 কোটি টকা হৈছে। কৌশল ভাৰত যোজনাৰ অধীনত গ্ৰাহক সেৱাৰ প্ৰতিনিধি নিযুক্তি দিয়া হ'ব আৰু 28,000 কোটি টকা প্ৰদান কৰা হ'ব বুলি এটা ভুৱা খবৰ বিয়পি পৰা পৰিলক্ষিত হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই খবৰ মিছা বুলি প্ৰকাশ কৰিছে। নিযুক্তিৰ পূৰ্বে 1,350 টকা পঞ্জীয়ন মাচুল দিব লাগিব বুলি কৰা দাবীত মন্ত্ৰালয়ে অস্বীকাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জ্যেষ্ঠ সাংবাদিক তথা লেখক মনোজ উপাধ্যায়ৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি। প্ৰয়াত মনোজ উপাধ্যায়ৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবেদনা জ্ঞাপন কৰে। দক্ষিণ দিল্লীৰ বস্তানকুঞ্জ অঞ্চলত এটা নিৰ্মাণ অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা পৰি মনোজ উপাধ্যায়ৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 64 বছৰ। পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাত কুমাৰে পুৰুষৰ হাই জাম্প 347 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। ভাৰতে এই পৰ্যন্ত 1 সোণ, 2 ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ বেডমিণ্টনত প্ৰিয়া চাটলাৰ থৰাচামাথি মনগাছনে মনীষা ৰামাদাসক পৰাস্ত কৰি মহিলাৰ একক SC5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হ'ব। আনহাতে ব্ৰঞ্জৰ পদকৰ বাবে হ'বলগীয়া খেলখন ডেনমাৰ্কৰ কেথৰিন ৰোজেনগ্ৰেন মনীষাৰ মুখামুখি হ'ব। পুৰুষৰ একক SLT ছেমিফাইনেলত ভাৰতীয় চাটলাৰ নীতিশ কুমাৰে জাপানৰ দৈচুকে ফুজিহাৰক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰিটেইনৰ বেথেল ডেনিয়েলৰ মুখামুখি হ'ব। ইফালে চুকান কদমক 21-17, 21-12 পৰাস্ত কৰি সুহাস জ্যোতিৰাজে SL4 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত জ্যোতিৰাজে টকিঅ' পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী লুকাছ মাজনৰ বিৰুদ্ধে আৰু ব্ৰঞ্জৰ পদকৰ বাবে চুকান্তে ইণ্ডোনেছিয়াৰ ফেডৰি চেটিৱানৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। টেবুল টেনিছত ভগৱান পেটেলে মেক্সিকোৰ মাৰ্থা ভাৰ্ডেনক পৰাস্ত কৰি WS4 শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পেৰিছ পেৰালিম্পিক 2024ত ভাৰতীয় পেৰা এথলীট প্ৰীতি পালে মহিলাৰ 200 মিটাৰ T35ৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ৱৰ্জনৰ প্ৰীতিয়ে পেৰালিম্পিকছৰ ট্ৰেকেন ফিল্ডত 2টাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে অভিলেখ ৰচনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকছত 2টা পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰীতিটোৱে সমগ্ৰ ভাৰত গৌৰৱান্বিত। ত্ৰিৰংগা পতাকা খেলুৱৈগৰাকীৰ বিজয়ৰ ছবিসমূহে ক্ৰীড়াপ্ৰেমীসকলক উৎসাহিত কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও এই সাফল্যৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ প্ৰীতিৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ শলাগ লৈছে, যিয়ে তেওঁৰ এই ঐতিহাসিক বিজয়ত সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰীতিৰ এই ঐতিহাসিক জয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ বাবে তেওঁ হৈছে এটা অনুপ্ৰেৰণা। প্ৰীতিৰ একাগ্ৰতা সঁচাকৈ উল্লেখযোগ্য বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে পেৰিছ পেৰালিম্পিকছত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে কালি টেলিফোনেৰে কথা পাতে। এই বাৰ্তালাপৰ সময়ত শ্ৰীমোদীয়ে তেওঁলোকৰ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। টি টুৱেণ্টি ব্লাষ্ট ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেল কালি লণ্ডনৰ কেনিংটন অভেনত অলি পোপ নেতৃত্বাধীন চাৰি আৰু এলেক্স স্মিথ নেতৃত্বাধীন দলসমূহৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ 10:30 বজাত আৰম্ভ হ'ব। প্রধানমন্ত্রী নরেন্দ্র মোদী সরকারি ভ্রমণসূচীরে কাইলৈ বোমাই আর সিঙ্গাপুরলৈ রওনা হব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে অন্ধ্রপ্রদেশ আর তেলেঙ্গানা ধারাষার বরষুণের ফলত সৃষ্টি হওয়া পরিস্থিতির সঙ্গে মোকাবিলা করার কেন্দ্রের পর প্রয়োজনীয় সকল সহায় আগবাই হব বলে রাজ্যদেশের মুখ্যমন্ত্রীক আশ্বাস প্রদান করেছে। আজিরপর বিজেপির সদস্যতা ভর্তি অভিযান আরম্ভ হব। চলিত বর্ষের আগস্টে সামগ্রী আর সেবা কর সংগ্রহের পরিমাণ 10% বৃদ্ধির 1,75,000 কোটি টাকা হয়েছে আর পেরিস প্যারালিম্পিক নিশাত কুমারে পুরুষের হাই জাম্প 247 শিতানত রূপর পদক লাভ করার পাশাপাশি ভারতে লাভ করা মুঠ পদকের সংখ্যা 7 বৃদ্ধি পাইছে। এটা বাতরি ইমানতে শেষ হয়েছে।